এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। যোৰহাট আৰু লক্ষীমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। লক্ষীমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি। ৰাজ্যিক কৰ্মচাৰীলৈ দৌল উৎসৱৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ 27 ফেব্ৰুৱাৰীতে দৰমহা প্ৰদানৰ সিদ্ধান্ত। দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ আজি জিলাখনত কেইবাটাও কাৰ্যসূচী। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰাত সৌৰ বেৰ স্থাপনৰ বিশেষ পদক্ষেপ আৰু টি20 পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ইংলেণ্ডৰ ছেমিফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। 28,50,00,000 টকা ব্যয়েৰে এই চৌহদ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে যোৰহাটৰ কলিয়াপানীত থকা অসম মহিলা বিশ্ববিদ্যালয় চৌহদত দিনৰ 12:45 আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডঃ অনুজ পেগু, অজন্তা নেওগ, বিমল বৰাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয় উদ্বোধন কৰিব। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী লক্ষীমপুৰলৈ যাব। ডঃ শৰ্মাই লক্ষীমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি কৰিব। জিলাখনৰ চাবতীৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে লগতে স্মাৰ্ট LED ষ্ট্ৰীট লাইট ছিষ্টেম, পথ সুৰক্ষা উন্নীতকৰণ প্ৰকল্প, নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত আমাৰ লক্ষীমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই এইদৰে কয়।
অসমৰ ক্ৰীড়া বিপ্লৱৰ নতুন অধ্যায় আৰম্ভ কৰাৰ উদ্দেশ্যে আজি লক্ষীমপুৰৰ চানমাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁই ষ্টেডিয়ামটোৰ উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰায় 58.22 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই ক্ৰীড়া প্ৰকল্পটি এটি ইণ্টিগ্ৰেটেড প্ৰকল্প হয়, য'ত ইনডোৰ আৰু আউটডোৰ দুয়োবিধ খেলৰে প্ৰেক্টিচৰ সুবিধা আছে। দীৰ্ঘদিন ধৰি লক্ষীমপুৰৰ উদীয়মান খেলুৱৈসকলে প্ৰেক্টিচৰ বাবে যি স্থানৰ অভাৱ অনুভৱ কৰি আছিল, এই ষ্টেডিয়ামটোৰ জৰিয়তে এই অভাৱ দূৰ হোৱাৰ লগতে লক্ষীমপুৰখনক ক্ৰীড়া ক্ষেত্ৰতে আগবঢ়াই নিয়া নহয় অন্যান্য ক্ষেত্ৰতো লক্ষীমপুৰখন আগবাঢ়ি যাব। এই প্ৰকল্পই লক্ষীমপুৰৰ উন্নয়নৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাৰ্বি আংলং জিলাত আত্মসহায়ক গোটৰ 17,398 গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে 12,50,00,000 টকা ব্যয়েৰে নিৰ্মিত খটখটি মিনি ষ্টেডিয়াম আৰু বোকাজান বিধানসভা সমষ্টিৰ বালিপথাৰ, চিলনিজান, বৰপথাৰ আৰু হিডিপিত সাপ্তাহিক বজাৰ প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে কালি বিয়লি মহিলা উদ্যমিতা অভিযানৰ অধীনত যোৰহাট জিলাৰ মৰিয়নীত মহিলা হিতাধিকাৰীসকলক ধন বিতৰণ কৰে। সমষ্টিটোৰ 29,318 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। ৰাজ্যিক কৰ্মচাৰীলৈ দৌল উৎসৱৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে চলিত মাহৰ দৰমহা আগতীয়াকৈ অৰ্থাৎ 27 ফেব্ৰুৱাৰীত প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাৰ ইংগিতস্বৰূপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নিৰ্ধাৰিত দৰমহা 27 ফেব্ৰুৱাৰীতে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধি কামনা কৰে। অসম প্ৰদেশ বিজেপিয়ে সামাজিক মাধ্যম বিভাগৰ জৰিয়তে বিকশিত অসম অগ্ৰগামী অসম বিষয়ক সদৌ অসম ভিত্তিক ৰীল আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিগত 5 বছৰত অসমত হোৱা উন্নয়নক বিষয়বস্তু হিচাপে লৈ এই ৰীল আৰু ৰচনা প্ৰস্তুত কৰিব লাগিব। 20 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত ৰীল প্ৰস্তুত কৰিব লাগিব। 18 বছৰ অনুৰ্ধ ল'ৰা ছোৱালীৰ বাবে ৰচনা প্ৰতিযোগিতাৰ বিষয়, ভৱিষ্যতৰ অসম নিৰ্মাণত বিজেপিয়ে লোৱা ভূমিকা, 18-40 বছৰ বয়সৰ ভোটদাতাৰ বাবে বিষয় হৈছে নিকা আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা তথা শাসন ব্যৱস্থা প্ৰতিষ্ঠাত বিজেপি চৰকাৰৰ অৱদান, 40 বছৰৰ ঊৰ্ধৰ নাগৰিকৰ বাবে ৰচনাৰ বিষয় হ'ল 2047 চনৰ অসমখনক সুৰক্ষিত কৰি ৰখাৰ বাবে বিজেপিয়ে ল'ব পৰা পৰিকল্পনা। ৰীলসমূহ কাইলৈৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক নাইবা ইনষ্টাগ্ৰাম পেজত দিব লাগিব। এই সন্দৰ্ভত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এইদৰে কয়।
বিকশিত অসম, অগ্ৰগামী অসম, যিকোনো লোকে এই বিষয়বস্তুলৈ নিৰ্মাণ কৰা ৰীল অহা 26 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট বা পেজত আপলোড কৰিব। তাৰপিছত সেই লিংকটো আমি ইতিমধ্যে দিয়া নাম্বাৰ যিটো 93950788 নাম্বাৰত লিংকৰ সৈতে ৰিলটোৰ ডকুমেণ্ট ফৰ্মেট প্ৰেৰণ কৰিব, নিজৰ নাম ঠিকনা ইত্যাদি সম্পূৰ্ণ দিব। এগৰাকী ব্যক্তিয়ে সৰ্বাধিক 10টাকৈ ৰিল আপলোড কৰিব পাৰিব। প্ৰতিটো ৰিলৰ শিৰোনাম হ'ব লাগিব বিকশিত অসম, অগ্ৰগামী অসম। 15 মাৰ্চ 2026 তাৰিখৰ পৰা নিশা 11 বজাৰ ভিতৰত নিজৰ একাউণ্ট বা পেজত আপলোড কৰা বিকশিত অসম শীৰ্ষক ৰিলসমূহৰ মাজৰ পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰিলৰ বাবে প্ৰতিযোগীসকলক বা অংশগ্ৰহণকাৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম পুৰস্কাৰ 2,00,000 টকা, দ্বিতীয় পুৰস্কাৰ 1,00,000 টকা, তৃতীয় পুৰস্কাৰ 50,000 টকা আৰু বিচাৰক মণ্ডলীৰ বিশেষ পুৰস্কাৰ 100গৰাকী নিৰ্বাচিত প্ৰতিযোগীলৈ বা অংশগ্ৰহণকাৰীলৈ 5,000 টকাকৈ আগবঢ়োৱা হ'ব।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱান কালি দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি মাজুলীত সংহত আয়ুক্ত কাৰ্যালয়ত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ শীৰ্ষক আলোচনা চক্ৰত অংশ ল'ব। ভ্ৰমণৰ প্ৰথম দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংহত আয়ুক্ত কাৰ্যালয়ত কালি জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনত ৰূপায়িত আঁচনিসমূহ পৰ্যালোচনা কৰে। ইয়াৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কেইবাটাও গৃহ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। পৰৱৰ্তী সময়ত তেওঁ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনত নিৰ্মিত কেইবাটাও পথ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ মাজুলীৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনি সময়মতে আৰু নিয়াৰিকৈ কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অধ্যাপক নগেন শইকীয়াক দিলীত সন্মান আৰু শিক্ষাবিদ ডঃ দীনেশ চন্দ্ৰ গোস্বামীক DSC সন্মান আগবঢ়োৱা হয়। শৈক্ষিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা সমাৱৰ্তনৰ কাৰ্যসূচী বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাই শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই শিক্ষানুষ্ঠানখনৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কালি শাৰীৰিক অসুস্থতাৰ বাবে সমাৱৰ্তনত অংশ ল'ব নোৱাৰা অধ্যাপক নগেন শইকীয়াক নিজ গৃহত এই সন্মান আগবঢ়োৱা হ'ব বুলি বিশ্ববিদ্যালয়খনৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সমাৱৰ্তনত 3টা শৈক্ষিক বৰ্ষৰ 79গৰাকীক PhD, 768গৰাকীক স্নাতক স্নাতকোত্তৰ আৰু ডিপ্ল'মাৰ প্ৰমাণ পত্ৰ আগবঢ়োৱা হয়। অনুষ্ঠানত বিশেষ বক্তা হিচাপে অংশ লৈ নেক্টাৰ নতুন দিল্লীৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই দক্ষতা আৰু কাৰিকৰী শিক্ষাই শিক্ষাৰ্থীসকলৰ লগতে সমাজ আৰু দেশক সঠিক পথত আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে। তেওঁ আঞ্চলিক পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন প্ৰযুক্তিৰ সঞ্চাৰ অৰ্থনৈতিক উন্নয়নৰ আধাৰ বুলি মন্তব্য কৰে। গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বন বিভাগে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে সৌৰ শক্তিচালিত বেৰ স্থাপন কৰি চেষ্টা চলাই আছে। ইয়াৰ অংশ হিচাপে গোৱালপাৰাৰ গড়াইমাৰী ৰাজহ গাঁৱত সৌৰ বেৰ স্থাপনৰ কাম চলি আছে। এই সৌৰ বেৰৰ ভিতৰত প্ৰৱেশ কৰিলে বা বেৰৰ স্পৰ্শলৈ বনৰীয়া হাতী আহিলে কম্পনৰ সৃষ্টি হয় আৰু হাতী আঁতৰি যায়। এই বেৰে হাতী বা মানুহৰ কোনো ক্ষতি নকৰে। ইতিমধ্যে জিলাখনৰ গোৱালপাৰা, কৃষ্ণাই, ৰংজুলি আৰু লক্ষীপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 32খন গাঁৱত এনে সৌৰ বেৰ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত আৰণ্যকৰ ৰিপুঞ্জয় কুমাৰ নাথে এইদৰে কয়।
গতিকে আমি গোৱালপাৰা ডিষ্ট্ৰিক্টত এতিয়া গোটেইকেইটা ৰেঞ্জতে আমাৰ কিছু চলাৰ ফেঞ্চিঙৰ কাম আৰম্ভ কৰিছোঁ। সেই মৰ্মে আমি এতিয়া গোৱালপাৰা ৰেঞ্জৰ অন্তৰ্গত এই গড়াইমাৰী গাঁওখনতো, গড়াইমাৰী দুটা বাৰী, ইয়াৰ আগতে আমাৰ সোণাজুলি বুলি এটা পাৰ্টত কাম অলৰেডি শেষ হৈ গ'ল আৰু আমি এতিয়া গড়াইমাৰী এই মেইন ভিলেজটোৰ কাম আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ আমি যিখিনি পাই আছোঁ মোটামুটি আমাৰ যি সংঘাত সেয়া কিছু পৰিমাণে হ্ৰাস পোৱাৰ আমাৰ এটা আশংকা আছে।
ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক উদ্যম সমাগম স্বদেশী মেলা অনুষ্ঠিত হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কালি এই মেলা শুভাৰম্ভ কৰে। এই মেলা 2 মাৰ্চলৈ চলিব। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে ফিট ইণ্ডিয়া মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 29 আগষ্টত শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ বিষয়টো দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ কৰি লোৱাৰ আৰু শাৰীৰিকভাৱে অধিক সক্ৰিয় সমাজৰ প্ৰসাৰ কৰিব খোজা হৈছে। যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত ফিট ইণ্ডিয়া মহোৎসৱৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিলৈ চাই দেশৰ বিভিন্ন ঠাইলৈ এই মহোৎসৱৰ সম্প্ৰসাৰণ কৰা হৈছে। এই ৰাষ্ট্ৰজোৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী শাখাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে শাৰীৰিক সুস্থতাৰ সমাহাৰীৰে সুকীয়া আঞ্চলিক বৈশিষ্ট্যৰ সৈতে এই মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত জুম্বা, যোগ কৰ্মশালা, পৰম্পৰাগত খেল ধেমালিকে ধৰি বিভিন্ন বয়সৰ লোকৰ বাবে ভিন ভিন সত্ৰৰ আয়োজন কৰা হ'ব। মহোৎসৱৰ সৈতে সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তানক 2 উইকেটত পৰাস্ত কৰি ইংলেণ্ড প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকাৰ পাল্লেকেলাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলখনত ইংলেণ্ডে 165 ৰাণৰ লক্ষ্যৰে খেলি 5টা বল বাকী থকা অৱস্থাত 8টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে। অধিনায়ক হেৰী ব্ৰুকে 91টা বলত 100 ৰাণ কৰি দলৰ জয়ত অনবদ্য বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ লিয়াম ডছনে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে। ছাহিব জাদা ফাৰহানে 63 ৰাণ কৰাৰ বিপৰীতে শ্বাহিন আফ্ৰিদিয়ে দলটোৰ হৈ 3টা উইকেট দখল কৰে। আজি গ্ৰুপটোৰ আন এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত সন্ধিয়া 7 বজাত খেলখন আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বহাগ বিহুৰ আশে পাশে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা, বহিৰাজ্যত পুনৰ উত্তৰ পূবৰ যুৱতী নিগৃহীত হোৱাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া, কেৰালাৰ নাম সলনি, শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দিল্লীত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী যুৱতী জাতি বৈষম্যৰ সন্মুখীন হোৱাৰ ঘটনাৰ চাঞ্চল্যমাৰ নৌযাওঁতেই গোৰখপুৰত নগা যুৱতী চিকিৎসকক নিৰ্যাতন চলোৱাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগালেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য দল সংগঠন ইয়াক লৈ প্ৰতিবাদো সাব্যস্ত কৰিছে। বাতৰিটো অসমীয়া প্ৰতিদিনৰ লগতে কেইবাখনো কাকতে প্ৰথম দৃষ্টাত প্ৰকাশ কৰিছে। আসন্ন অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা আৰু নিৰ্বাচনৰ দিন ঘোষণাক লৈ অব্যাহত থকা জল্পনা কল্পনাৰ বাতৰি কেইবাখনো কাকতে প্ৰথম দৃষ্টাত স্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শিৰোনাম, দুটা নহয় এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত নিৰ্বাচন, 15 মাৰ্চত অধিসূচনা, 10 এপ্ৰিলত ভোট। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, 14 মাৰ্চলৈকে আধাৰশিলা, উদ্বোধনৰ ভালেসংখ্যক অনুষ্ঠান ৰাজ্য চৰকাৰৰ, ৰঙালী বিহুৰ পাছতে নিৰ্বাচন। দৈনিক অসম কাকতে নিৰ্বাচন কেন্দ্ৰিক এটা বাতৰি, ৰাজ্যৰ 90-95টা সমষ্টিত বিৰোধীয়ে নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কেন্দ্ৰ কৰি প্ৰকাশ কৰিছে। একেটা সুৰতে দ্য চেণ্টিয়েল কাকতৰ শিৰোনাম, অপজিচন হেজ ফেইল্ড টু কানেক্ট উইথ পিপলছ ইছ্যুজ ছেজ CM। কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে কালি অনুমোদন জনোৱাৰ বাতৰিটো দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত পৰিয়ালৰ লোকৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিব বুলি মন্তব্য কৰিছে। এই সম্পৰ্কীয় একোটা বাতৰি দ্য আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
ধন্যবাদ ডেভিড। ওদালগুৰি জিলাৰ গীতিবাৰী গাঁৱৰ জ্যেষ্ঠ সমাজকৰ্মী ধৰণীধৰ শৰ্মাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে ধুঁৱলি কুঁৱলি হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। যোৰহাট আৰু লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ মুকলি। ৰাজ্যিক কৰ্মচাৰীলৈ দৌল উৎসৱৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ 27 ফেব্ৰুৱাৰীতে দৰমহা প্ৰদানৰ সিদ্ধান্ত। দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ আজি জিলাখনত কেইবাটাও কাৰ্যসূচী। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰাত সৌৰবেৰ স্থাপনৰ বিশেষ পদক্ষেপ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম দল হিচাপে ইংলেণ্ডৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। কণ্টেক্ট পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
Thank you.